يا أيها الناس قد جاءكم الرسول بالحق من ربكم فآمنوا خيرا لكم وإن تكفروا فإن لله ما في السماوات والأرض وكان الله عليما حكيما
هي মানব জাতি নিশ্চয় রাসূলে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য লৈ আহিছে এতেকে তোমালোকে ঈমান পোষণ কৰা এইটোৱে তোমালোকৰ বাবে কল্যাণকৰ হ'ব আনহাতে যদি তোমালোকে কুফৰি কৰা তেন্তে জানি থোৱা আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই আৰু আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়